লোক অধ্যায় ১৭। পাছে তেওঁৰ শিষ্যবিলাকক ক'লে,
বিঘিনি নোহোৱা অসম্ভৱ, কিন্তু যাৰ দ্বাৰাই হয় তেওঁ সন্তাপৰ পাত্ৰ। সেই মানুহে এই সৰুবিলাকৰ এজনৰ বিঘিনি জন্মোৱাতকৈ নিজৰ ডিঙিত জাত আৰি সাগৰত পেলাই দিয়াই তেওঁলৈ ভাল। তোমালোকৰ নিজলৈ সাৱধান হোৱা। তোমাৰ ভায়াই যদি অপৰাধ কৰে, তেন্তে তেওঁক অনুযোগ কৰিবা, পাছে মন পালতালে তেওঁক ক্ষমা কৰিবা। এদিনৰ ভিতৰত যদি ৭ বাৰ তোমাৰ অহিতে অপৰাধ কৰে আৰু ৭ বাৰলৈকে তোমালৈ ঘূৰি আহি মন পালতাইছো বুলি কয়, তেন্তে তেওঁক ক্ষমা কৰিবা।
তেতিয়া পাচনিবিলাকে প্ৰভুক ক'লে,
আমাৰ বিশ্বাস বঢ়াই দিয়ক।
তাতে প্ৰভুৱে ক'লে,
এটি সৰিয়হৰ গুটিৰ মান তোমালোকৰ যদি বিশ্বাস হয়, তেন্তে তুমি উভলা হৈ সাগৰত ৰোৱা হোৱাগৈ বুলি এই নুনি গছক ক'লে সি তোমালোকৰ আজ্ঞা মানিব। তোমালোকৰ মাজত এনে কোন আছে যে তেওঁৰ দাসে হাল বাই বা পশু চৰাই পথাৰৰ পৰা আহিলে তুমি এতিয়াই আহা ভোজনত বহাহি তাক তেনে এনে কথা ক'ব? তাতকৈ মোৰ খোৱা বস্তু যুগুত কৰ আৰু মই খাই বৈ নেতাওঁ মানে কঁকালত কাপোৰ বান্ধি মোৰ আলপৈচান ধৰ, পাছে তয়ো খোৱা বোৱা কৰিব পাৰ, ইয়াকে নকবনে? সেই দেশে আজ্ঞাৰ দৰে কাৰ্য কৰাত গৰাকীয়ে তাক অনুগ্ৰহ বুলি মানিবনে? সেইদৰে তোমালোককো যি যি আজ্ঞা কৰা হৈছে সেই সকলোকে কৰি এটাই, আমি অনুপযোগী দাস, আমাৰ যি কৰ্তব্য তাকেহে কৰিলো, এই কথা কবা।
পাছে জিৰচালেমলৈ যাওঁতে তেওঁ চমৰী আৰু গালিলৰ মাজেদি গৈছিল। তাতে কোনো এখন গাঁৱত সোমাওঁতে ১০ জন কুষ্ঠৰোগীয়ে দূৰত থিয় হৈ তেওঁক দেখা দি বৰ মাতেৰে ক'লে,
হে যীশু নাথ, আমাক দয়া কৰক।
তাতে তেওঁলোকক দেখি ক'লে,
তোমালোকে গৈ পুৰোহিতসকলৰ আগত নিজকে নিজে দেখুৱাগৈ।
পাছে তেওঁলোক যাওঁতে যাওঁতে সুখী হ'ল। তাতে তেওঁলোকৰ এজনে নিজকে সুস্থ হোৱা দেখি বৰ মাতেৰে ঈশ্বৰৰ প্ৰশংসা কৰি কৰি উভতি আহিল আৰু যীশুৰ চৰণত উবুৰি হৈ পৰি তেওঁ স্তুতি কৰিবলৈ ধৰিলে। সেইজন চমৰীয়া আছিল। তেতিয়া যীশুৱে উত্তৰ দি ক'লে,
১০ জনক সুস্থ কৰা নহ'লনে? তেন্তে আৰু ৯ জন ক'ত? এই অন্য জাতি মানুহজনৰ বাহিৰে আন কাকো ঈশ্বৰৰ স্তুতি কৰিবলৈ ওলটি অহা পোৱা নগ'লনে?
পাছে তেওঁক ক'লে,
উঠি যোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।
তেতিয়া ফৰিচীবিলাকে এই কথা সুধিলে,
ঈশ্বৰৰ ৰাজ্য কেতিয়া আহিব?
তেওঁ উত্তৰ দি ক'লে,
ঈশ্বৰৰ ৰাজ্য দৃশ্যৰূপে নাহে, ইয়াতে বা সেইখিনিতে চোৱা এনে কথা নকব, কিয়নো চোৱা, ঈশ্বৰৰ ৰাজ্য তোমালোকৰ ভিতৰতে আছে।
পাছে তেওঁৰ শিষ্যবিলাকক ক'লে,
যি কালত তোমালোকে মানুহৰ পুত্ৰৰ এটা দিন দেখিবলৈ ইচ্ছা কৰিবা কিন্তু দেখিবলৈ নাপাবা, সেই কাল আহিব, তেতিয়া চোৱা সৌ তাত আছে, চোৱা ইয়াত আছে, এইবুলি তোমালোকক ক'ব, কিন্তু তোমালোকে নাযাবা আৰু তেওঁবিলাকৰ পাছে পাছে নচলিবা, কিয়নো বিজুলীয়ে যেনেকৈ আকাশৰ এফালে ওলালে আকাশৰ আনফাললৈকে পোহৰ কৰে, মানুহৰ পুত্ৰ সেইদিনত সেইদৰে হ'ব। কিন্তু প্ৰথমতে তেওঁ অনেক দুখ ভোগ কৰি এই কালৰ মানুহৰ দ্বাৰাই অগ্ৰাহ্য হ'ব লাগিব, আৰু নোহৰ দিনত যেনে ঘটিছিল মানুহৰ পুত্ৰৰ দিনতো তেনে হ'ব। যিদিনা নোহ জাহাজত সোমাল সেইদিনলৈকে তেওঁবিলাকে ভোজন পান কৰিছিল, বিয়া কৰিছিল আৰু বিয়াও দিছিল, পাছে জলপ্লাৱন উপস্থিত হৈ সকলোকে বিনষ্ট কৰিলে। সেইদৰে লোটৰ দিনতো যিদৰে ঘটিছিল, লোকে ভোজন পান কৰিছিল, কিনা বেচা কৰিছিল, ৰুইছিল আৰু ঘৰ সাজি আছিল, কিন্তু যিদিনা চদুমৰ পৰা লোট ওলাই গ'ল সেইদিনাই আকাশৰ পৰা জুই আৰু গন্ধক বৰশী সকলোকে বিনষ্ট কৰিলে। সেই একেদৰে মানুহৰ পুত্ৰ প্ৰকাশিত হোৱা দিনতো হ'ব। সেইদিনা যিজন ঘৰৰ ওপৰত আৰু তেওঁৰ বস্তু ঘৰৰ ভিতৰত থাকে তেওঁ তাক নিবলৈ নানামক, আৰু যিজন পথাৰত থাকে তেওঁ উলটি নাহক। লোটৰ তিৰোতা কোঁৱৰা, যিকোনোৱে নিজৰ প্ৰাণ ৰাখিবলৈ বিচাৰে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে প্ৰাণ হেৰুৱায় তেওঁ তাক বচাব। মই তোমালোকক কওঁ, সেই ৰাতি দুজন মানুহে একে শয্যাত থাকোঁতে এজনক গ্ৰহণ কৰা হ'ব, আনজনক ত্যাগ কৰা হ'ব। দুজনী তিৰোতাই একেলগে জাতেৰে দলি থাকোঁতে এজনীক গ্ৰহণ কৰা হ'ব, আনজনীক ত্যাগ কৰা হ'ব।
তেতিয়া তেওঁলোকে উত্তৰ দি তেওঁক সুধিলে,
ক'ত প্ৰভু?
তাতে তেওঁ তেওঁলোকক ক'লে,
য'ত মৰাশ থাকে তাতে শগুন গোট খোৱা হ'ব।